واعلموا أنما غنمتم من شيء فأن لله خمسه وللرسول ولذي القربى واليتامى والمساكين وابن السبيل إن كنتم آمنتم بالله وما أنزلنا على عبدنا يوم الفرقان يوم التقى الجمعان والله على كل شيء قدير
আৰু জানি থোৱা, যুদ্ধক্ষেত্ৰত তোমালোকে গনিমত অৰ্থাৎ যুদ্ধলুপ্ত সম্পদ হিচাপে যি লাভ কৰিছা তাৰ এক পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাসূলৰ নিকট আত্মীয়ৰ, য়তীমসকলৰ, মিচকিনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট। যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।